মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক কৰ্মযোগৰ পঞ্চমটো পেৰেগ্ৰাফ পঢ়াবলৈ লৈছোঁ। তোমালোকে পাঠটো সমুখত মেলি লোৱা। এই প্ৰকাৰে কৰ্মকৰণৰ গুণ শুনা। এতিয়া কৰ্ম কৰিলে কি কি গুণ লাভ কৰিবা, কৰ্মকৰণৰনো কাম কৰাৰনো গুণ কি কি, এইখিনি তোমালোকে শুনা। যি হবে মূৰ বাক্যত শ্ৰদ্ধা কৰি দুখশ ৰূপ কৰ্মত কেনে কৃষ্ণে প্ৰৱৰ্তান্ত, ই দুখ দৃষ্ট নকৰিয়া মূৰ মতক আচৰে, সিও জ্ঞানী সদৃশ কৰ্মে মুক্ত হয়। যি হবে মূৰ বাক্যত শ্ৰদ্ধা কৰি, যিসকলে কৃষ্ণই কৈ আছে কথাখিনি, যিসকলে মই কোৱা কথাখিনি শ্ৰদ্ধা সহকাৰে শুনে, দুখশ ৰূপ কৰ্মত কেনে কৃষ্ণে প্ৰৱৰ্তান্তে, কৃষ্ণই কেনেকৈ পাবলগীয়া দিবলগীয়া একো নাথাকিলেও কৰ্ম কৰি যায়, এই কথাখিনি যদি বুজিবলৈ যত্ন কৰে, ই দুখদুষ্ট নকৰিয়া মূৰ মতক আচৰে, গতিকে নকৰিবলগীয়াবিলাক নকৰি কৰিবলগীয়াবিলাক কৰি কেনেকৈ দুখৰ পৰা মুক্ত পাব পাৰি, মুক্তি পাব পাৰি, এই কথাখিনি মূৰ মতক আচৰে কৰিবলৈ যদি মোৰ কথাখিনি শুনে, সিও জ্ঞানী সদৃশ কৰ্মে মুক্ত হয়। আৰু তেওঁলোকো জ্ঞানী সদৃশেই হ'ব, আৰু তেওঁলোকে যদি জ্ঞানী হয় তেতিয়াহ'লে কৰ্মৰ পৰা মুক্তি পাব। আকৌ নাচৰিলে দুখ শুনা, কিন্তু এই কথাখিনি নুশুনিলেহে তোমালোকৰ দুখ হ'ব। যি অসূয়া কৰি মোৰ মতক নাচৰে, তাক জ্ঞান মোহ অচেতন জানিবা। যি অহংকাৰ কৰি মই কোৱা কথাখিনি মানিব নিবিচাৰে, তোমালোকে জানিবা তেওঁ মূৰ্খ বা অচেতন মানুহ। যদি বোলা আকৌ মহাফল জানি সকলো লোকে কেনে ইন্দ্ৰিয়ক নিয়মী নিষ্কাম কৰ্ম নকৰে তাত শুনা। আৰু ফলাফল কি হ'ব সেই কথা জানিবলৈ যিসকল লোকে ইন্দ্ৰিয়ক নিয়মী ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰি নিষ্কাম কৰ্ম নকৰে তেওঁলোকৰ কি হ'ব শুনা। গুণ দুখ জানিও পুৰুষে পূৰ্ব কৰ্ম বাস নাই, সেই কৰ্মতেখে প্ৰৱৰ্তে। যে কৰ্ম কৰাৰ যিবোৰ গুণ বা কৰ্ম নকৰিলে যি দুখ হয়, এই সকলোবিলাক কথা গুণ দুখ সকলো জানিও যিসকল পুৰুষে পূৰ্ব কৰ্মবাস নায়ে, পূৰ্বতে কৰি অহা কামবিলাকৰ ফল এই জনমত ভুগি আহিছে কৰ্মতেখে প্ৰৱৰ্তে, তেওঁলোকে নিষ্কাম কৰ্ম কৰিব নোৱাৰে। যদি পূৰ্ব কৰ্ম বাসনাই প্ৰবৃত্ত হয় তেবে বিধি নিষেধ বিফল হ'লেও তাত শুনা। যদি পূৰ্বতে কৰি অহা কৰ্মবিলাক বেয়া আছিল, তাৰ ফল এতিয়া ভুগিছে আৰু ভুগিছোঁ বুলি যদি তেওঁলোকে ভাবিছে, যদি পূৰ্ব কৰ্ম বাসনাৰ প্ৰবৃত্ত হয় তেবে তেতিয়াহ'লে কি হয়, বিধি নিষেধ যিবোৰ বাধা নিষেধ আছে বা নিয়ম নীতি আছে সেই সকলোবোৰ বিফল হয়। সেই কথাখিনি শুনা। যদ্যপি সকলো ইন্দ্ৰিয়ৰ আপোনাৰ বিষয়টোৰ আগত দেশ আছে, তথাপি তাৰ বৈশ্য নহ'ব বুলি শাস্ত্ৰ নিয়মে কৰে। যদিও বা ইন্দ্ৰিয়বিলাকে নিজে নিজৰ কাম কৰি থাকে আৰু সেইবিলাকৰ ফলত মনত উদ্ভৱ হোৱা খং ক্ষোভ এইবিলাক থাকি যায়, তথাপি ইন্দ্ৰিয়ৰ বশ নহ'বলৈ শাস্ত্ৰই নিয়ম কৰি থৈ গৈছে। যাতো মুমুক্ষ হ'বৰ কামকুঘ পৰম শত্ৰু। যিবিলাক মানুহৰ জ্ঞান হোৱা নাই, মূৰ্খ, অজ্ঞানী বা অচেতন, তেওঁলোকে ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰে আৰু এই দমন কৰিব নোৱাৰা ইন্দ্ৰিয়সমূহেই হৈ পৰে পৰম শত্ৰু। আৰু এমন অভিপ্ৰায় বুজিবা, আৰু তেওঁলোকে শত্ৰুতা কৰিবলৈকে সুযোগ বিচাৰি ফুৰে, সেই কথাখিনিও বুজি পাব লাগিব। স্মৰণ মাত্ৰকে বিষয়ে ৰাগত দেশ জন্মায়া অসাৱধান পুৰুষক গম্ভীৰ শ্ৰুতহেন অনৰ্থটো প্ৰৱৰ্তায়। ইন্দ্ৰিয়ে কি কৰে যে তেওঁলোকে ইন্দ্ৰিয়বিলাকে নিজে নিজৰ কাম যেতিয়া কৰে তেতিয়া মনত ৰাগ দ্বেষ এইবিলাক জন্মায় আৰু মানুহক অসাৱধান কৰি তোলে আৰু নকৰিবলগীয়া কামবোৰ কৰোৱায়। শাস্ত্ৰে পুনৰ তাত পূৰ্বে ৰাগত দেশৰ প্ৰতিবন্ধক পৰমেশ্বৰ ভজন আদিও প্ৰৱৰ্তায়। শাস্ত্ৰত সেইসকলৰ কাৰণে ইন্দ্ৰিয়ক কেনেকৈ দমন কৰিব লাগে বা ইন্দ্ৰিয়ৰ বশৱৰ্তী হৈ কেনেকৈ অকৰ্ম কৰিব নালাগে বা ইন্দ্ৰিয়ক কেনেকৈ দমন কৰিব লাগে, কেনেকৈ শান্ত কৰি ৰাখিব লাগে, এইবিলাক কথাও কিন্তু শাস্ত্ৰত কৈ গৈছে। যেন গম্ভীৰ শ্ৰুত পাতৰ পূৰ্বত নৌকাকো আশ্ৰয় কৰিলে অনৰ্থ নাপায়। যেনেকৈ পূৰ্বতে কৰি অহা কামবিলাকক এখন নাৱৰ লগত তুলনা কৰিছে, যিখন টুলুং ভুটুং, কোনো লক্ষ্য নাই। তেনেকৈ যদি ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে জীৱনত সফল হ'ব নোৱাৰে। এমনে কহিলা পশুৰ হেনো স্বাভাৱিক বৃত্তি এৰি পুৰুষে ধৰ্ম কৰিব। সেইকাৰণে কৈছে যে যি ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰে সেইবিলাক পশুতুল্য। মানুহ হৈছে জীৱশ্ৰেষ্ঠ, তেওঁলোকে বিচাৰ বিবেচনা কৰিব পাৰে, কিন্তু পশু জীৱশ্ৰেষ্ঠ নহয়, গতিকে তেওঁলোকে বিচাৰ বিবেচনা কৰিব নোৱাৰে আৰু সেইকাৰণে তেওঁলোকে ইন্দ্ৰিয়কো দমন কৰিব নোৱাৰে। গতিকে যিখিনি মানুহে ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰে তেওঁলোক পশুতুল্য। গতিকে এই স্বাভাৱিক বৃত্তিবোৰ এৰি যিসকল পুৰুষে ধৰ্ম কৰিব তেবে স্বধৰ্ম যুদ্ধাদি দুঃখসপদে কাৰণ নাযায়, তেতিয়াহে স্বধৰ্ম পালন কৰা বুজাব বা যুদ্ধ আদি কৰিলেও অন্তৰত দুখে প্ৰৱেশ কৰিব নোৱাৰে। পৰধৰ্ম অহিংসাদি শুকৰ মানি প্ৰৱৰ্তিবে ইচ্ছা দেখি বুলন্ত, সেই অৰ্জুন সৰ্বাংগ সম্পন্ন পৰম ধৰ্মত কৰি অংগহীন স্বধৰ্মকো শ্ৰেষ্ঠ জানিবা। সেইকাৰণে কৈছে যে পৰধৰ্ম অহিংসাদি শুকৰ মানি প্ৰৱৰ্তিয়ে ইচ্ছা দেখি বুলন্ত, যে তুমি যিহেতু মনক স্থিৰ কৰিব পৰা নাই গতিকে তোমাক ইয়াকে ক'ব খুজিছোঁ যে সেই অৰ্জুন সৰ্বাংগ সম্পন্ন পৰধৰ্মত কৰি, পৰৰ ধৰ্ম পৰক অনুসৰণ কৰি বা পৰৰ কথা ভাবি বা আনে কি কৰিছে কি ভাবিব এনেকুৱা ধৰণৰ কথাখিনি বাদ দি অংগহীন স্বধৰ্মকো শ্ৰেষ্ঠ জানিবা। তোমাৰ নিজৰ যিটো ধৰ্ম, যিটো তোমাৰ দায়িত্ব, সেই কথাটো তুমি শ্ৰেষ্ঠ বুলি বুজিবলৈ চেষ্টা চিন্তা যত্ন কৰিবা, যাতো স্বধৰ্ম যুদ্ধত পৰিও স্বৰ্গ পায়। যদি তুমি স্বধৰ্ম পালন কৰা তুমি যুদ্ধত মৃত্যুবৰণ কৰিলেও কিন্তু তোমাৰ স্বৰ্গপ্ৰাপ্তিয়ে হ'ব। পৰধৰ্মে পুনো নৰকক নেই, কিন্তু পৰধৰ্মই পুনৰ তোমাক নৰকলৈহে লৈ যাব। পৰধৰ্ম মানে আনে কৰা নাই নকৰোঁ বা এনেকুৱা কৰিলে কি হ'ব, আনে কি ভাবিব, এয়া উচিত নহয়, এনেকুৱা ধৰণৰ মনলৈ যিখিনি প্ৰশ্ন আহে, মোৰ হাতৰ পৰা মই যদি ককাই ভাই নিধন কৰোঁ কেনেকুৱা এটা অশান্তি মনত পাম, এই সুখ দুখ নিয়ন্ত্ৰণ কৰি থকা গোটেই ইন্দ্ৰিয়বোৰ যদি তুমি দমন কৰিব নোৱাৰা তেতিয়াহ'লে তোমাৰ স্বধৰ্ম পালন কৰাটো নুবুজাব। ৰাগ দেশৰ অধীন নহ'ব বুলিছা তাক অসত্য দেখি অৰ্জুনে পুচন্ত। তেতিয়া অৰ্জুনে সুধিছে কেনেকৈ ৰাগ দেশৰ, ৰাগ মানে খঙৰ মানে ক্ষোভৰ অধীন নোহোৱাকৈ মানুহ কেনেকৈ থাকিব পাৰে। হে কৃষ্ণ, পুৰুষে পাপক অনৰ্থ জানি কৰিবে ইচ্ছা নকৰে। হে কৃষ্ণ, মানুহে পাপ বুলি জানি পাপক কৰিবলৈ নাযায়। পাপক অনৰ্থ জানি, পাপ কৰিব নালাগে বুলি জানিও মানুহে পাপ কৰিব নিবিচাৰে। তথাপি কোনে প্ৰেৰিত নিমিত্তে কৰে তাতো মোক কোৱা। মই জানো যে মোৰ ভাতৃবোধটো মোৰ কাৰণে পাপ, পাপ কৰ্ম। এই কথাষাৰ জানিও কেনেকৈ মোৰ ইন্দ্ৰিয়ক দমন কৰি মই এই কামটো কৰিবলৈ সমৰ্থ হ'ম। ভগৱন্তে বুলন্ত, তেতিয়া ভগৱানে ক'লে জানা অৰ্জুন, তুমি যিহেতু পুছিলা তাকো এই কামক জানিবা। তুমি যেতিয়া প্ৰশ্ন কৰিলা মই কথাখিনি কৈছোঁ। যদি বোলা ক্ৰোধকো পূৰ্বতে কহিছা তাতো শুনা। ক্ৰোধৰ কথাও খঙৰ কথাও ক'ম। ৰাগ বা ক্ৰোধ বা দেশ ক্ষোভ এইবিলাকৰ কথাও কৈছোঁ। কামে প্ৰতিহত হ'লে ক্ৰোধৰূপে পৰিণাম হ'ব। যদি তুমি কৰ্ম নকৰা, কৰ্মক যদি কামটো নকৰি যদি তুমি তাক বাধা দিবলৈ চেষ্টা কৰা তেতিয়া তোমাৰ মনত খঙৰ জন্ম হ'ব। আমি যিটো কাম কৰিব লাগে বুলি জানো অথচ আমি কৰিব নোৱাৰোঁ, আমাক বিবেকে নিদিয়ে, সেই কামটো নকৰিলে কিন্তু আমাৰ কি হ'ল, মনত খঙৰ জন্ম হয় আৰু সি খুলি খুলি খায়। কামকো জিনিলে ক্ৰোধকো জিনা যায়। যদি তুমি কামক জয় কৰিব পাৰা তেতিয়াহ'লে তুমি খঙকো জয় কৰিব পাৰিবা। এতেকে দুয়োকো এক কৰি কহিলোঁ। কাম ৰজোগুণত উদ্ভৱ হৈ আছে। কামনা বাসনা আমি আগতে পাইছিলোঁ সত্ত্বহ ৰজতম, এই ৰজহ গুণতহে কামনা বাসনাৰ উদ্ভৱ হয়। অৰ্জুনৰ মনত কেনেকুৱা ধৰণৰ কামনা বাসনা হৈছে, যে মই ভাতৃবোধ কৰিলে মোৰ পাপ হ'ব, তাতোকৈ মই অন্যায় সহ্য কৰোঁ বা তেওঁলোকক জীয়াই ৰাখোঁ, এই যিটো মোহ মনত উদ্ভৱ হৈছে সেইটো ৰজোগুণৰ কাৰণে উদ্ভৱ হৈছে। সত্ত্ববৃদ্ধি ৰজোগুণ ক্ষয় হ'লে সেই কামক জিনা যায়। গতিকে তোমাৰ সত্ত্বগুণটো বৃদ্ধি কৰিব লাগিব আৰু ৰজোগুণক তুমি জানা যে ই তোমাক ক্ষয় কৰিব, গতিকে তাক তুমি নিয়ন্ত্ৰণ কৰিব লাগিব। আকৌ সামদানে সাৰা নাযায়, যাতো উগ্ৰ দুস্ফুৰ, এতেকে আকৌ শত্ৰু কৰিয়া জানিবা। যে গতিকে তুমি জানিবা কোন শত্ৰু কোন মিত্ৰ, এই কথাখিনি তুমি উপলব্ধি কৰিব পাৰিব লাগিব। যেন অগ্নিক ধুমে যেনেকৈ জুইক ধোঁৱাই দৰ্পণক মলে আইনা এখনক ধূলি বালিয়ে পুতে, গৰ্ভক চৰ্মে গৰ্ভক যেনেকৈ ছালখনে আৱৰি থাকে তেমনে কামে জ্ঞান আৱৰিছে, তেনেকৈ কামনা বাসনাই তোমাৰ জ্ঞানক আৱৰি ধৰি আছে। জুইক যেনেকৈ ধোঁৱাই আৱৰি থাকে, দাপোনখনক যেনেকৈ ধূলি মাকতিয়ে আৱৰি থাকে, গৰ্ভক যেনেকৈ চৰ্মখনে আৱৰি ৰাখে, তেনেকৈ তোমাৰ জ্ঞানক এই সুখ দুখ বা কামনা বাসনাই আৱৰি ৰাখিছে। অজ্ঞানী পুৰুষৰ কাম প্ৰথমে সুখৰ হেতু, পৰিণামত বিষ ৰস। অজ্ঞানী পুৰুষেহে এই কথাবোৰ চিন্তা কৰে, চিন্তা কৰে নিজৰ সুখৰ কাৰণে, যে কাকো মই একো নকৰোঁ, মই সুখত থাকোঁ, মই অন্যায় সহ্য কৰি থাকোঁ তথাপি অশান্তিৰ সৃষ্টি নকৰোঁ, এনেকুৱাবোৰ কথা কোনে কয়? অজ্ঞানী মানুহে ভাবে। পৰিণামত কি হয়? বিষ ৰস, পৰিণামটো তাৰ কাৰণে বেয়া হয়। জ্ঞানী পুনৰ তেখনে অনৰ্থৰ হেতু জানি বৈৰী মানে, সেইকাৰণে এই অনর্থৰ কাৰণ এই অজ্ঞানতা, আৰু এই অজ্ঞানতাই হৈছে শত্ৰু বৈৰী। এটাকে কামে নানা রূপ ধরে, গতিকে কামে নানা রূপ ধরে অনেক ভোগয়ো অগ্নিহোম তৃপ্তি নাই, বহুত কষ্টত ভোগায় কামনা বাসনায়, আৰু একোতে তৃপ্তি নিদিয়ে। আবে তাকো জিনিব উপায় শুনা, এতিয়া তাক কেনেকৈ জয় কৰিব পাৰি তাৰ উপায় শুনা। ইন্দ্ৰিয় মন বুদ্ধি কামৰ স্থান বুজিবা, ইন্দ্ৰিয় মন আৰু বুদ্ধি এই তিনিটাই কাম ভালদৰে বুজিবলৈ যত্ন কৰা, তিনিওটাকে জয় কৰিব পাৰিব লাগিব। এটাকে শ্ৰৱণ দৰ্শন দৰ্শনা দিয়ে কাম উৎপন্ন হোৱা জ্ঞানক আৱৰি পুৰুষকো মোহ কৰা। সেইকাৰণে শ্ৰৱণ, আমি যি শুনো বা যি দেখোঁ, সেইবিলাকৰ পৰাই আমাৰ মনত কামনাৰ উদ্ভৱ হয়, আৰু সিয়েই জ্ঞানক আৱৰি পেলায় আৰু পুৰুষক মোহাচ্ছন্ন কৰি তোলে। তুমি মোহত পূৰ্বে ইন্দ্ৰিয় মন বুদ্ধি নিয়ম কৰি পাপৰ উপকামক নষ্ট কৰা। তুমি প্ৰথমতে এই মায়ামোহখিনি ত্যাগ কৰিব পাৰিব লাগিব। ইন্দ্ৰিয় মন বুদ্ধি তিনিওকে তুমি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। যতুজ্ঞান বিজ্ঞানক নাশ কৰে, যাতে ইন্দ্ৰিয়ই তোমাৰ মনত উদ্ভৱ হোৱা জ্ঞান বিজ্ঞানক নাশ কৰিব নোৱাৰে। যাত চিত্ত দিলে ইন্দ্ৰিয়াদিক নিয়ম কৰিব পাৰিবা। তুমি যাক তোমাৰ মন অৰ্পণ কৰিব লাগে তেওঁক যদি মন অৰ্পণ কৰা, তেতিয়াহ'লে তুমি ইন্দ্ৰিয়ক পালন কৰিব পাৰিবা, তাত দেহুদিত পৃথক কৰি শুনা। সেইটো তোমাৰ শৰীৰতকৈ কিন্তু সেইটো এটা বেলেগ দিশ। স্থূল দেহত কৰি প্ৰকাশক পদে ইন্দ্ৰিয় হ'ব শ্ৰেষ্ঠ, শৰীৰতকৈ সেই ইন্দ্ৰিয়বিলাক শ্ৰেষ্ঠ, কিন্তু ইন্দ্ৰিয়ত কৰি প্ৰৱৰ্তক পদে মন শ্ৰেষ্ঠ, কিন্তু ইন্দ্ৰিয়বিলাকতকৈ মন শ্ৰেষ্ঠ, মনতো কৰি নিশ্চয় কৰে পদে বুদ্ধি শ্ৰেষ্ঠ, আৰু মনতকৈও তোমাৰ চিন্তা শক্তি বা বুদ্ধি সেইটোহে শ্ৰেষ্ঠ, আৰু বুদ্ধিটো কৰি সাক্ষী পদে আত্মশ্ৰেষ্ঠ, আৰু বুদ্ধিতকৈও আত্মশ্ৰেষ্ঠ। এমনে বুদ্ধিত পৰ আত্মাক জানি মন নিশ্চয় কৰি কামক নষ্ট কৰা। গতিকে তুমি বুদ্ধি বৃদ্ধি কৰি তুমি আত্মাক আস্থা ৰাখা, আৰু আত্মাক চিনি পাবলৈ যত্ন কৰি তুমি কামনা বাসনাক বশ কৰা। বিবেকীভাৱে স্বধৰ্মে যাকো আৰাধিয়া ভক্তি দ্বাৰাই মুক্তি লভিছে, যিসকল বিবেকবান ব্যক্তি সেইসকলে সদায় স্বধৰ্ম পালন কৰি যায় আৰু এনেদৰে ভক্তি কৰি তেওঁলোকে মুক্তি লাভ কৰে। হেন পৰমানন্দ কৃষ্ণক সকলো কৰ্ম সমৰ্পি সন্তোষ কৰাওক, গতিকে সেইজনেই হৈছে পৰমানন্দ কৃষ্ণ, তেওঁৰ চৰণত সকলো কাম অৰ্পণ কৰি তুমি সন্তোষ লাভ কৰা। ইতি শ্ৰী ভগৱত গীতা কথায়াং তৃতীয় অধ্যায়, ইয়াতেই শ্ৰী ভগৱত গীতাৰ তৃতীয় অধ্যায়টো সামৰণি পৰিছে। ধন্যবাদ।